এয়া আকাশবাণী গুৱাহাটী বিয়লি আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ 3.5 বছৰীয়া মন্ত্ৰীসভাৰ দপ্তৰসমূহৰ আজি ব্যাপক সাল সলনি ঘটাইছে। মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত হোৱা প্ৰশান্ত ফুকনক শক্তি, দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যমিতা, প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত যোজনাৰ অধীনৰ চিকিৎসা সেৱা আৰু গৱেষণা বিভাগৰ দায়িত্ব দিয়া হৈছে। কৌশিক ৰয়ক খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, খনি আৰু খনিজ সম্পদ বিভাগ আৰু নৱগঠিত বৰাক উপত্যকা উন্নয়ন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। কৃষ্ণেন্দু পালক পশুপালন আৰু পশু চিকিৎসা, মীন আৰু প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ লোক নিৰ্মাণ বিভাগৰ দায়িত্ব দিয়া হৈছে। ৰূপেশ গোৱালাক শ্ৰমিক কল্যাণ বিভাগ, চাহ জনজাতি আৰু আদিবাসী উন্নয়ন বিভাগ আৰু গৃহ বিভাগৰ অধীনৰ কাৰাগাৰ, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰো দায়িত্ব দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ কেইবাগৰাকী মন্ত্ৰীৰ দায়িত্বৰো সাল সলনি ঘটাইছে। গৃহ আৰু কৰ্মচাৰী বিভাগৰ দায়িত্ব পূৰ্বৰ দৰে মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত ৰাখিছে। একেদৰে লোক নিৰ্মাণৰ গৃহ, ৰাষ্ট্ৰীয় ঘাইপথ বিভাগ আৰু লোক নিৰ্মাণৰ পথ শাখাৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে নিজে চোৱা চিতা কৰিব। চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে নিজে বহন কৰাৰ লগতে আন মন্ত্ৰীক আবণ্টন নকৰা বিভাগৰ দায়িত্ব মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ হাতত থাকিব। ৰঞ্জিত কুমাৰ দাসক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দায়িত্বৰ লগতে আইন, পৰ্যটন আৰু সাধাৰণ প্ৰশাসনৰ দায়িত্ব দিয়া হৈছে। অতুল বৰাক কৃষি, কেশৱ মহন্তক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ দায়িত্ব দিয়া হৈছে। সৰুপথাৰ সমজিলাত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 19 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্প উন্নীতকৰণ আৰু কেইটামান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই অনুসৰি প্ৰায় 15 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত 100খন বিচনাযুক্ত সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয়খন ডঃ শৰ্মাই আজি উদ্বোধন কৰে। এই চিকিৎসালয়খনত 9টা বহিবিভাগীয় কক্ষ, 2টা প্ৰসৱ কক্ষ, অস্ত্ৰোপচাৰ কক্ষ, নৱজাতকৰ বিশেষ যতন কক্ষ, জৰুৰীকালীন সেৱা কক্ষৰ লগতে অন্যান্য সুবিধাসমূহ থাকিব। ডঃ শৰ্মাই সৰুপথাৰ ইণ্ডো ষ্টেডিয়াম আৰু এটা সভাগৃহ উদ্বোধন কৰে। 4000 আসনযুক্ত এই গ্ৰাম্য ষ্টেডিয়াম এম জি এনৰেগাৰ বিত্তীয় সাহায্যৰে নিৰ্মাণ কৰা হৈছে। তদুপৰি প্ৰায় 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া সৰুপথাৰ ছুইমিং পুলৰ আধাৰশিলাও মুখ্যমন্ত্ৰীয়ে স্থাপন কৰে। বড়ো জনগোষ্ঠীৰ প্ৰথমগৰাকী পি এইচ ডি ডিগ্ৰীধাৰী প্ৰয়াত ডঃ বাচিৰাম বড়োৰ সোঁৱৰণত বি টি আৰ প্ৰশাসনে আৰম্ভ কৰা ডক্টৰেল ফেলোশ্বিপ আঁচনিৰ অধীনত আজিৰে পৰা প্ৰাৰ্থীসকলৰ পৰীক্ষা অনুষ্ঠিত হৈছে। এই ফেলোশ্বিপৰ বাবে আবেদন লাভ কৰা 111গৰাকী প্ৰাৰ্থীৰ ভিতৰত 89গৰাকী যোগ্য বিবেচিত হৈছিল। যোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত 45গৰাকী প্ৰাৰ্থীৰ পৰীক্ষা আজি হোৱাৰ লগতে কাইলৈ বাকীসকলৰ পৰীক্ষা অনুষ্ঠিত হ'ব। বি টি চিৰ শিক্ষা সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্মই প্ৰকাশ কৰা মতে 50গৰাকী যোগ্য প্ৰাৰ্থীলৈ এই আঁচনিৰ অধীনত উচ্চ শিক্ষা গ্ৰহণৰ সুযোগ দিয়া হ'ব। প্ৰতিগৰাকী প্ৰাৰ্থীলৈ বছৰেকত 180,000 টকা প্ৰদান কৰা হ'ব। প্ৰাৰ্থীসকলে 3 বছৰৰ ভিতৰত গৱেষণা সম্পূৰ্ণ কৰিব লাগিব বুলি সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰে। ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে আজি অভিযান চলাই এটা চাইবাৰ অপৰাধীক কৰায়ত্ত কৰে। আৰক্ষীয়ে অপৰাধীটোৰ পৰা 15খন এটিএম কাৰ্ডো জব্দ কৰে। আটকাধীন লোকজন ধুবুৰীৰ বাইলাৰ্ছৰ এলেকাৰ আবু বক্কৰ ছিদ্দিকী বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। মৰিগাঁও জিলাৰ জাগি ৰোডৰ ইতিহাস প্ৰসিদ্ধ জোনবিলৰ পাৰত অহা 16-18 জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলাৰ আয়োজন কৰা হৈছে। গোভা দেউৰজাৰ ৰাজপৰিষদ, জোনবিল মেলা উন্নয়ন সমিতি আৰু তিৱাৰ ৰাজদৰবাৰে অলপতে গোভা দেউৰজাৰ নখোলা ৰাজভৱনত অনুষ্ঠিত দৰবাৰত এই সিদ্ধান্ত গ্ৰহণ কৰে। তিৱা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ তথা পাহাৰ ভৈয়ামৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি এই জোনবিল মেলাত কাৰ্বি আংলং জিলাৰ অৰ্ধশতাধিক গাঁৱৰ লগতে মেঘালয়ৰ 20খনৰো অধিক গাঁৱৰ মামা মামীসকলে পাহাৰত উৎপাদিত সামগ্ৰী লৈ পৰম্পৰাগত বিনিময় প্ৰথাত অংশ ল'ব। জোনবিল মেলাৰ দ্বিতীয় দিনা বহিবলগীয়া গোভা দেউৰজাৰ ৰাজদৰবাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকী মন্ত্ৰী আৰু বিধায়ক উপস্থিত থাকিব। এই ৰাজদৰবাৰতে 22গৰাকী তিৱা ৰজাক ৰাজ্য চৰকাৰে ৰাজভাট্টা প্ৰদান কৰিব। হাফলঙৰ প্ৰবীণ সাংবাদিক তথা ৰাজনীতিবিদ ৰুদ্ৰজিৎ লাইশ্ৰামৰ অন্ত্যেষ্টিক্ৰিয়া আজি হাফলঙত ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন হয়। বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত কালি দুপৰীয়া লাইশ্ৰামৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 81 বছৰ। 1970চনৰ পৰা 1990চনলৈকে প্ৰায় 20 বছৰ কাল তেওঁ আকাশবাণী গুৱাহাটীৰ অংশকালীন সংবাদদাতা হিচাপে সেৱা আগবঢ়াইছিল। ডিমা হাছাও জিলাৰ সমাজনীতি আৰু ৰাজনীতিৰ সৈতে সুপৰিচিত লাইশ্ৰামে পৰৱৰ্তী সময়ত ৰাজনীতিত যোগদান কৰিছিল আৰু মৃত্যুৰ সময়লৈকে তেওঁ ডিমা হাছাও জিলা কংগ্ৰেছ কমিটিৰ উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ মৃত্যুত জিলাখনত শোকৰ ছাঁ পৰিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগত আজি দুপৰীয়া অনুষ্ঠিত এখন শোকসভাত লাইশ্ৰামৰ আত্মাৰ সদগতিৰ অৰ্থে প্ৰাৰ্থনা কৰা হয়। ওমানৰ মাস্কটত চলি থকা মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰত আজি পৰৱৰ্তী গ্ৰুপ পৰ্যায়ৰ খেলত মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 বজাত আৰম্ভ হ'ব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।